এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি খাই ঘাই বাতৰিৰ ভিতৰত আছে, সমগ্ৰ দেশতে কাইলৈ 77 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ, গণৰাজ্য দিৱসৰ প্ৰাসন্ধ্যা আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ দেশবাসীক উদ্দেশ্যি ভাষণ, অসমৰ 200 বছৰীয়া চাহ উদ্যোগৰ অনন্য অৱদানৰ স্বীকৃতিস্বৰূপে আজি মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনিৰ শুভাৰম্ভ, চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কেৱল চৰকাৰী শিক্ষানুষ্ঠানত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত, আকাশবাণীযোগে আজি দিনৰ 11 বজাত প্ৰধানমন্ত্ৰীৰ মন কী বাত, আৰু গুৱাহাটীৰ বৰ্ষাপাৰাত আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল। সমগ্ৰ দেশতে কাইলৈ 77 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীৰ কৰ্তব্যপথত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব। ইয়াৰ পাছতে ৰাষ্ট্ৰীয় গীত পৰিৱেশন আৰু 21 জাইট উপধ্বনিৰে সম্ভাষণ জনোৱা হ'ব। গণৰাজ্য দিৱস উপলক্ষে কৰ্তব্যপথত হ'বলগীয়া পেৰেডত সমাজৰ বিভিন্ন খণ্ডৰ 10,000 বিশেষ অতিথি উপস্থিত থাকিব। পেৰেডত অসমৰ পোৰামাটি শিল্পৰ প্ৰতীকপট প্ৰদৰ্শন কৰা হ'ব। ধুবুৰীৰ আছাৰী কান্দিৰ ভৌগোলিক সূচাংকৰ পৰিচিতি লাভ কৰা এই শিল্প এইবাৰ পেৰেডত দেশবাসীৰ সন্মুখত উজলি উঠিব। ৰাজ্যৰ প্ৰতিখন জিলাতে গণৰাজ্য দিৱসৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। গণৰাজ্য দিৱসৰ প্ৰাক্ষণত জনসাধাৰণৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে স্পৰ্শকাতৰ স্থানসমূহকে ধৰি বিভিন্ন নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাত থকা অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচী উদযাপন কৰা হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুৱা 9 বজাত গণৰাজ্য দিৱসৰ পতাকা উৰুৱাব। ইতিমধ্যে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত 24টা দলে কুচকাৱাজৰ অনুশীলন সম্পূৰ্ণ কৰিছে। এইবেলি মিজোৰাম আৰক্ষীৰ এটা দলেও কাৰ্যসূচীত অংশ লোৱাৰ কথা। ডিব্ৰুগড় জিলাতো গণৰাজ্য দিৱসৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। জিলাখনৰ খনিকৰ খেলপথাৰত হ'বলগীয়া গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পতাকা উৰুৱাব। গণৰাজ্য দিৱস উপলক্ষে জিলাখনত আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। গোলাঘাট জিলাত গণৰাজ্য দিৱস উপলক্ষে সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰা হৈছে। জিলাখনৰ কেতবোৰ স্পৰ্শকাতৰ এলেকা কাজিৰে পৰা কাইলৈ পৰ্যন্ত অস্থায়ী ৰেড জোন হিচাপে ঘোষণা কৰা হৈছে। এই সময়ছোৱাত নিৰ্দিষ্ট অঞ্চলসমূহৰ ওপৰেৰে ড্ৰোন নাইবা মানৱবিহীন উৰণ যন্ত্ৰ ব্যৱহাৰত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিৰ্দেশ অমান্য কৰিলে আইন অনুসৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও কোৱা হৈছে। দক্ষিণ খালমাৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত গণৰাজ্য দিৱসৰ প্ৰাক্ষণত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। জিলাখনৰ অসম মেঘালয় সীমান্তৱৰ্তী এলেকাসমূহত আৰক্ষীয়ে তালাচী অভিযান চলাই থকাৰ লগতে পহৰাৰ ব্যৱস্থা কৰিছে। মেঘালয়ৰ পৰা জিলাখনত প্ৰৱেশ কৰা বাহনসমূহত তালাচী চলোৱা হৈছে। তদুপৰি বাংলাদেশৰ সৈতে সংলগ্ন আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমান্ত সুৰক্ষা বাহিনীয়ে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তুলিছে। সীমান্তৱৰ্তী নদী, চৰ অঞ্চল আৰু উন্মুক্ত এলেকাত চোকা দৃষ্টি ৰখা হৈছে। জিলাখনৰ সাতশিঙিমাৰী মহাবিদ্যালয়ত কাইলৈ কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদযাপন কৰা হ'ব। দিৱসৰ কুচকাৱাজত কাইলৈ 14টা দলে অংশগ্ৰহণ কৰিব। ৰাজ্যৰ অন্যান্য জিলাসমূহত গণৰাজ্য দিৱসৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। গোৱালপাৰা জিলা প্ৰশাসনে কাইলৈ জে টি এছ খেলপথাৰত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদযাপন কৰিব। এইবেলি কেন্দ্ৰীয় সংৰক্ষিত বাহিনী, গৃহৰক্ষী বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, সৈনিক স্কুলৰ লগতে অন্যান্য শিক্ষানুষ্ঠানৰ 27টা দলে কুচকাৱাজত অংশ ল'ব। বজালী জিলাত 77 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে কাইলৈ পাঠশালা সাহিত্য সভাই স্বৰচিত কবিতা পাঠ অনুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠানটো ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত স্বাস্থ্যসেৱা সঞ্চালক ডঃ সুব্ৰত কুমাৰ শৰ্মাই সঞ্চালনা কৰিব। 77 সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাসন্ধ্যা আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক উদ্দেশ্যি ভাষণ দিব। সন্ধিয়া 7 বজাৰ পৰা এই ভাষণ আকাশবাণীৰ সকলো নেটৱৰ্ক আৰু দূৰদৰ্শনৰ সকলো চেনেলযোগে সম্প্ৰচাৰ কৰা হ'ব। দূৰদৰ্শনত হিন্দী আৰু ইংৰাজীত এই ভাষণ প্ৰচাৰৰ পাছতে আঞ্চলিক ভাষাতো এই ভাষণ প্ৰচাৰ কৰা হ'ব। ৰাষ্ট্ৰপতিৰ ভাষণৰ অসমীয়া ভাষান্তৰ আকাশবাণী গুৱাহাটীয়ে নিশা 9:30 বজাত প্ৰচাৰ কৰিব। গণৰাজ্য দিৱস উপলক্ষে আকাশবাণী গুৱাহাটীয়ে যোৱা নিশা মোৰ বাবে গণতন্ত্ৰৰ অৰ্থ শীৰ্ষক দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰে। আলোচনাত অংশ লৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক তথা লেখক ডঃ সূৰ্য দাসে গণতান্ত্ৰিক শাসন ব্যৱস্থাত প্ৰতিগৰাকী ব্যক্তিৰ বাবে খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ অধিকাৰ নিশ্চিত হ'ব লাগে বুলি উল্লেখ কৰে। তেওঁ লগতে গণতন্ত্ৰক শক্তিশালী কৰাৰ ক্ষেত্ৰত মহিলা সবলীকৰণৰ ভূমিকা উল্লেখ কৰে। অনুষ্ঠানত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা মীনাক্ষী কাকতিয়ে গণতন্ত্ৰ জনসাধাৰণৰ বাবে আশীৰ্বাদ বুলি উল্লেখ কৰি কয় যে ভাৰতীয় গণতন্ত্ৰত সাধাৰণ স্তৰৰ ব্যক্তি ক্ষমতাত অধিষ্ঠিত হোৱাটোৱে গণতান্ত্ৰিক ব্যৱস্থা এতিয়াও খৰ্ব নোহোৱাটোকে প্ৰতিপন্ন কৰে। অনুষ্ঠানত শিক্ষাৰ্থী তথা আকাশবাণীৰ স্বীকৃত অভিনেতা অৰুণা হাজৰিকাই প্ৰতিগৰাকী নাগৰিকৰ প্ৰতিটো কাম আৰু চিন্তা গণতান্ত্ৰিক প্ৰমূল্যৰে প্ৰেৰিত হোৱা উচিত বুলি মত প্ৰকাশ কৰে। জিন্তিৰাণী ডেকাই আগ ধৰা অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা আছিল আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। অসমৰ 200 বছৰীয়া চাহ উদ্যোগৰ অনন্য অৱদানৰ স্বীকৃতিস্বৰূপে আজি মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। তিনিচুকীয়া জিলাৰ ডুমডুমাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আঁচনিখন মুকলি কৰাৰ পূৰ্বে এই অনুষ্ঠানতে দিনৰ 11 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানটি সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হ'ব। এটি কলি দুটি পাত আঁচনিৰ অধীনত ৰাজ্যৰ 836খন চাহ বাগিচাৰ 6 লাখৰো অধিক শ্ৰমিক আৰু কৰ্মচাৰীক 5,000 টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ'ব। প্ৰতিখন জিলাতে আয়োজিত বিশেষ কাৰ্যসূচীত মন্ত্রী তথা বিধায়কসকলে এই আঁচনির অধীনত আর্থিক সাহায্য বিতরণ করব। 2026 বর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লিখিত পৰীক্ষা অহা 10ৰ পৰা 27 ফেব্ৰুৱাৰীলৈ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ লিখিত পৰীক্ষাসমূহ 27 জানুৱাৰীৰ পৰা 7 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত কালি অনুষ্ঠিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক আৰু সহকাৰী তত্বাৱধায়কৰ অৰিয়েণ্টেশ্যন কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 7,355খন বিদ্যালয়ৰ 4,37,565গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 3,103খন শিক্ষানুষ্ঠানৰ 3,30,744গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। মুখ্যমন্ত্ৰীয়ে পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ নীতি নিয়ম মানি চলিবলৈ সকলোকে আহ্বান জনায়। চলিত বছৰ এই পৰীক্ষাসমূহ কেৱল চৰকাৰী শিক্ষানুষ্ঠানতহে অনুষ্ঠিত কৰাৰ বাবে চৰকাৰী কৰাৰ লগতে চৰকাৰী শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীহে তত্বাৱধায়কৰ দায়িত্ব দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে।
এইবাৰ প্ৰাইভেট স্কুলত পৰীক্ষা নহ'ব, হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক দুয়োটাই চৰকাৰী স্কুলতে অনুষ্ঠিত হ'ব। পৰীক্ষাৰ যিবিলাক নিৰীক্ষক ইনভেজিলেটৰ তেওঁলোকো আগে পিছে আমি প্ৰাইভেট বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীক আনো। এইবাৰ সিদ্ধান্ত লোৱা হৈছে যে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী নাথাকিব, কাৰণ ক'ৰবাত কিবা ভুল হলে প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ ওপৰত চৰকাৰৰ কৰ্তৃত্ব নাথাকে, আমি একচনো ল'ব নোৱাৰো। সেইকাৰণে এইবাৰ আমি কৈছো যে যিহেতু বহুতখিনি নিযুক্তিও হৈ গ'ল, সেইকাৰণে চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেই পৰীক্ষাৰ নিৰীক্ষণৰ দায়িত্ব ল'ব।
ডঃ শৰ্মাই অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে শিক্ষানুষ্ঠানসমূহৰ অধ্যক্ষ, প্ৰধান শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 31 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট AIR নিউজ আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আজি ৰাষ্ট্ৰীয় ভোটদাতা দিৱস। গণতন্ত্ৰক উদযাপন আৰু দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াত প্ৰতিজন নাগৰিকৰ অংশগ্ৰহণক মান্যতা দি প্ৰতি বছৰে 25 জানুৱাৰীৰ দিনটো ৰাষ্ট্ৰীয় ভোটদাতা দিৱস হিচাপে উদযাপন কৰা হয়। উল্লেখযোগ্য যে 1950 চনৰ এই দিনটোত ভাৰতীয় সংবিধানৰ 324 নম্বৰ অনুচ্ছেদৰ অধীনত ভাৰতীয় নিৰ্বাচন আয়োগ গঠন হৈছিল। এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে মোৰ ভাৰত মোৰ ভোট। দেশৰ 11 লাখ নিৰ্বাচনী বুথত আজি এই দিৱস উদযাপন কৰা হ'ব। নিৰ্বাচন আয়োগে ৰাষ্ট্ৰীয় ভোটদাতা দিৱস উপলক্ষে কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগলৈ 2025 বৰ্ষৰ ভোটদাতাৰ শিক্ষা সজাগতা সন্দৰ্ভত শ্ৰেষ্ঠ অভিযানৰ বাবে ইলেক্ট্ৰনিক ৰেডিঅ' শাখাত মিডিয়া পুৰস্কাৰ আগবঢ়োৱা হৈছে। নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ অনুষ্ঠানত আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই পুৰস্কাৰ প্ৰদান কৰিব। এই পুৰস্কাৰৰ জৰিয়তে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ প্ৰচাৰ আৰু নিৰ্বাচন সন্দৰ্ভত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত আকাশবাণীৰ বাতৰি বিভাগৰ বিশেষ প্ৰয়াসক মান্যতা দিয়া হৈছে। দীঘলী পুখুৰীৰ পৰা নুনমাটিলৈ নিৰ্মীয়মান উড়ণ সেতুখন চানমাৰী উড়ণ সেতুৰ সৈতে সংযোগকৰণৰ কাম চলি থকাৰ পৰিপ্ৰেক্ষিতত উড়ণ সেতুখনেৰে পৰৱৰ্তী কিছুদিনলৈ যান বাহনৰ চলাচল নিয়ন্ত্ৰণ কৰা হ'ব। মহানগৰ যান বাহন আৰক্ষীয়ে কালি সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। এই অনুসৰি কালি নিশাৰে পৰা উড়ণ সেতুখনৰ এটা পথেৰে যান বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে। বিকল্প পথ হিচাপে যান বাহনসমূহে ৰাজগড় ভঙাগড় পথেৰে যাত্ৰা কৰিব পাৰিব বুলি গুৱাহাটী মহানগৰ যান বাহন শাখাই প্ৰকাশ কৰিছে। সকলো দিশ চালি জাৰি চাই আৰু জনসাধাৰণৰ মতামত গ্ৰহণ কৰি বিকল্প পথৰ ব্যৱহাৰ আৰু যান বাহন চলাচলৰ নিৰ্দেশনা 2 দিনতে জাৰি কৰা হ'ব বুলি কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পালে কালি সংবাদমেলত প্ৰকাশ কৰে।
গুৱাহাটী চিটিত যিমান ৰাইড আছে সবকে এটা অনুৰোধ কৰিছো, কাইলৈৰ পৰা 20 তাৰিখলৈকে 1 ছিংগল ৱে চানমাৰী ফ্লাইঅভাৰটো চলিব। তাৰ কাৰণে DCP মহোদয়ে অলৰেডি যিকেইটা অল্টাৰনেট ৰুট আছে কেনেকুৱাকে ল'ব লাগে তো আহ্বান অলৰেডি জনাইছে। চ' আমি এতিয়া বাছ LMV কাকো একো ৰেষ্ট্ৰিকচন দিয়া নাই। দুফাল এটা ফালত ডাবল ৱেতে ট্ৰাফিক চলিব 2-3 দিনৰ ভিতৰত বেছড অন পাব্লিক ফিডবেক, আৰু আপোনালোকে যেনেকুৱা ফিডবেক দিয়ে কি বেছি ট্ৰাফিক হৈছে কিবা হৈছে, দেন আমাৰ কোৰ্চ কাৰেকশ্যনৰ কাৰণে বাকী ফাৰ্ডাৰ ৰেগুলেশ্যন DCP ট্ৰাফিকে
কৰিব।
ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল আজি গুৱাহাটীৰ বৰ্ষাপাৰাৰ ACS ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে সম্প্ৰতি এই শৃংখলাত 2-0 অগ্ৰগতি লাভ কৰিছে। আজি হ'বলগীয়া খেলখনৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই সন্দৰ্ভত যান বাহন শাখাৰ উপ আয়ুক্ত জয়ন্ত সাৰথি বৰাই কালি এখন সংবাদমেলত এইদৰে কয়।
ইন্ডিয়া ভার্সেস নিউজিল্যান্ড, সেইখন যাতে সুকলমে আমার গুৱাহাটীবাসী যাতে উপভোগ করব পারে তথা অসমৰ মানুহ উপভোগ করব পারে, তার কারণে আমি এটা ট্রেফিক রেগুলেশন এটা আমি করছো, যেটো আগে পিছে যিমান কেইখন খেলা হয় অলমোস্ট সকলখিনি একেই আছে, যেহেতু খেলখন 7 বজাৰ পৰা আৰম্ভ হব সন্ধিয়া, সেইকাৰণে আমি ৰেষ্ট্ৰিকচন যিবিলাক আছে ধৰক কমাৰ্চিয়েল গুডছ কেৰিং ভেহিকেল, বিশেষকে আপোনালোকে জানে এইকেই আজাদ ৰোডটো যিহেতু কনষ্ট্ৰাকশ্যন অফ নিউ ব্ৰিজ কাৰণে অলপ ঠেলি মেলি অৱস্থাত আছে অলৰেডি, সেইটো কাৰণে মই পি ডব্লিউ ডিপাৰ্টমেণ্ট বা অসম চৰকাৰক ধন্যবাদ এইকাৰণে কৰিছো যে তেওঁলোকে বহুতখিনি আমাৰ ৰাস্তা ঠিক কৰি দিছে যাতে প্লেয়াৰখিনি সুকলমে আহিব পাৰে, যিখিনি মেচ অফিচিয়েল আছে যিসকল খেলৰ লগত জড়িত সকলো ব্যক্তি যাতে সুকলমে ইয়ালে আহিব পাৰে, তাৰোপৰি যিখিনি অনুৰাগী আছে তেওঁলোকৰ অহা যোৱা যোন কোনো ধৰণৰ অসুবিধা নহয়, সেইকাৰণে গুৱাহাটী ট্ৰেফিক পুলিচে কিছুমান ট্ৰেফিক ৰেগুলেশ্যন আমি কৰিছো।
আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক চিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ গ্ৰন্থকুটিৰ নামৰ পুথিভঁৰালত অসমৰ 8খন সাঁচিবতীয়া পুথিয়ে স্থান লাভ কৰাৰ বাতৰি দৈনিক জনভূমি কাকতে প্ৰকাশ কৰিছে। আজি গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া স্বাধীন প্ৰতিদিন গোষ্ঠীৰ এছিভাৰ এৱাৰ্ডছ অনুষ্ঠানত কেন্দ্ৰীয় ডোনাৰ আৰু যোগাযোগ দপ্তৰৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ। কেন্দ্ৰীয় চৰকাৰে সময়মতে কেন্দ্ৰীয় কৰৰ অংশ মোকলাই নিদিয়াত ৰাজ্য চৰকাৰ গভীৰ সংকটৰ মুখামুখি হোৱাৰ এটা বাতৰি দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতত ভোটাৰ তালিকাৰ পৰা একাংশ বিশেষ ভোটাৰৰ নাম কৰ্তন কৰা ঘটনা সন্দৰ্ভত ৰাইজৰ দলে যোৰহাট সদৰ থানাত গোচৰ ৰুজু কৰাৰ বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে জনতাৰ পৰামৰ্শৰে বিজেপিয়ে সংকল্পপত্ৰ সমৃদ্ধ কৰাৰ লগতে প্ৰতিটো সমষ্টিলৈ ভিডিঅ'বান প্ৰেৰণ কৰাৰ এটা বাতৰি প্ৰকাশ কৰিছে। ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণক কেন্দ্ৰ কৰি ৰাজ্যত শাসক পক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইয়াকে লৈ নিৰ্বাচন আয়োগৰ নিৰৱতাত ক্ষোভ ব্যক্ত কৰাৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। সমাগত বিধানসভা নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁটৰ আসন ভাগ বাটোৱাৰাক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি পন্নী গৰিমা শইকীয়া গাৰ্গে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। এই বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। বাতৰিটো দ্য চেণ্টিনেল কাকতেও আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জিন্দিৰাণী ডেকা। ৰাজ্যত অহা এপ্ৰিলত আৰম্ভ হ'বলগীয়া 2027 লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ সমীক্ষাত পৰিয়ালসমূহে 33 প্ৰশ্নৰ উত্তৰ দিব লাগিব। ভাৰতৰ মহাপঞ্জীয়ক আৰু লোকপিয়ল আয়ুক্তই দৈনন্দিন জীৱনৰ সকলো বিষয় সামৰি এই প্ৰশ্নসমূহ নিৰ্ধাৰণ কৰি দিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে লোকপিয়লৰ প্ৰথম পৰ্যায়ত মূল্যায়নকাৰীসকলে বাসগৃহৰ বিৱৰণ, খোৱাপানীৰ উৎস, শৌচাগাৰৰ আৰু স্নানাগাৰৰ ব্যৱস্থা, ঘৰত থকা বাহন, লেপটপ, মোবাইল ফোন, টিভিকে ধৰি অন্যান্য ব্যৱহাৰ্য সামগ্ৰী, পোহৰৰ উৎস, ৰন্ধন গেছৰ ইন্ধন, এল পি জি সংযোগ ব্যৱস্থাকে ধৰি অন্যান্য বিষয়ৰ প্ৰশ্ন সামৰি লোৱা হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল পুৱাৰ ভাগত কুঁৱলী আৱৰি ৰখাৰ লগতে দিনৰ ভাগলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী আৰু সৰ্বনিম্ন 13 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। সমগ্ৰ দেশতে কাইলৈ 77 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সম্পূৰ্ণ। গণৰাজ্য দিৱসৰ প্ৰাক্সন্ধ্যা আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ দেশবাসীক উদ্দেশ্যি ভাষণ। অসমৰ 200 বছৰীয়া চাহ উদ্যোগৰ অনন্য অৱদানৰ স্বীকৃতিস্বৰূপে আজি মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত আঁচনিৰ শুভাৰম্ভ। চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা কেৱল চৰকাৰী শিক্ষানুষ্ঠানত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত। আকাশবাণীযোগে আজি দিনৰ 11 বজাত প্ৰধানমন্ত্ৰীৰ মন কী বাত। আৰু গুৱাহাটীৰ বৰ্ষাপাৰাত আজি ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।